এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাদৱৰ চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰিদৰ্শন, অপ্ৰীতিকৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ উদ্দেশ্যে কোকৰাঝাৰ আৰু চিৰাং জিলাত ইণ্টাৰনেট সেৱা কৰ্তন, মাজুলীৰ বংশীগোপাল নাট্য মন্দিৰত আজিৰে পৰা দুদিনীয়াকৈ কৃষক মেলা আৰু ধেমাজি জিলাৰ চিলাপথাৰৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত কাইলৈৰ পৰা ৰাষ্ট্ৰীয় সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতা। কেন্দ্ৰীয় আয়ুষ আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাদৱে আজি চৰাইদেউ জিলা ভ্ৰমণ কৰে। দিনজোৰা কাৰ্যসূচীৰে জিলাখনলৈ অহা মন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণকালত উত্তৰ পূব উন্নয়ন মন্ত্ৰালয়ৰ অধীনৰ পূৰ্বোত্তৰ সম্পৰ্ক সেতু কাৰ্যসূচী সম্পৰ্কে পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে এই কাৰ্যসূচীৰ অধীনত জিলাখনৰ বিভিন্ন উন্নয়নমূলক কাম কাজৰ খতিয়ান লয়। বিয়লি মন্ত্ৰীগৰাকীয়ে চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰিদৰ্শন কৰি ডিব্ৰুগড়লৈ ৰাওনা হয়। কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ গৌৰীনগৰত যোৱা নিশা সংঘটিত গণপ্ৰহাৰৰ ঘটনাত আহত আৰু এজন লোকৰ আজি মৃত্যু হোৱাৰ ফলত এই ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা দুগৰাকীলৈ বৃদ্ধি পাইছে। আজি চিকিৎসাধীন অৱস্থাত সুনীল মুৰ্মু নামৰ লোকজনৰ মৃত্যু হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে 19 জন লোকক আটক কৰিছে। ঘটনাটো সন্দৰ্ভত সোধা পোছা কৰাৰ বাবে এই লোককেইজনক আটক কৰা হৈছে বুলি প্ৰকাশ কৰি জিলাখনৰ আৰক্ষী অধীক্ষক অক্ষত গাৰ্গে কয় যে আৰক্ষীয়ে ইতিমধ্যে ঘটনা সংক্ৰান্তত তদন্ত আৰম্ভ কৰিছে। আইন শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণত ৰখাৰ উদ্দেশ্যে কোকৰাঝাৰ আৰু চিৰাং জিলাত মোবাইল ইণ্টাৰনেট সেৱা সাময়িকভাৱে কৰ্তন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি জিলাখনৰ পৰিস্থিতি স্বাভাৱিক কৰি তোলাৰ বাবে সমাজৰ নেতৃস্থানীয় ব্যক্তি আৰু ৰাজনৈতিক নেতাসকলক সহযোগিতা আগবঢ়াবলৈ আহান জনায়। কোকৰাঝাৰৰ পৰিস্থিতি স্বাভাৱিক কৰি তোলাৰ বাবে জিলা প্ৰশাসনৰ লগতে ৰাজ্য প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে অহৰহ যোগাযোগ ৰক্ষা কৰি আছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে শান্তি শৃংখলা আৰু জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে সেনাবাহিনীৰ লগতে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ৰেপিড একচন ফৰ্চ নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে যোৱা নিশা অঞ্চলটোত গৰু চোৰৰ সন্দেহত 5 জন লোকক গণপ্ৰহাৰৰ ঘটনা সংঘটিত হৈছিল। এই আক্ৰমণত 1 জন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে 4 জন লোক গুৰুতৰভাৱে আহত হয়। আক্ৰমণত চিকনা জভাউলাও বিস্মিত নামৰ শ্ৰমিকজনৰ থিতাতে মৃত্যু হয়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত প্ৰভাত ব্ৰহ্ম, যুবিৰাজ ব্ৰহ্ম, সুনীল মুৰ্মু আৰু মহেশ মুৰ্মু কোকৰাঝাৰ হস্পিটেলত ভৰ্তি কৰোৱা হয়। আৰক্ষী সূত্ৰে প্ৰকাশ কৰা অনুসৰি জিলাখনৰ আওডাং অঞ্চলত পথ নিৰ্মাণৰ কামত জড়িত থকা শ্ৰমিককেইজন কোকৰাঝাৰলৈ এখন চাৰিচকীয়া বাহনেৰে উভতি যোৱাৰ সময়ত এই ঘটনা সংঘটিত হয়। গৌৰীনগৰৰ মাছিং ৰোড অঞ্চলত শ্ৰমিককেইজন গৈ থকা বাহনখন এটা স্থানীয় লোকৰ দলে আগচি ধৰি গৰু চোৰৰ সন্দেহত আক্ৰমণ কৰে। পাছত কোকৰাঝাৰ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এই ঘটনাত তৃতীয় পক্ষ জড়িত থকা বুলি মন্তব্য কৰে। তেওঁ সকলোকে শান্তি শৃংখলা বৰ্তাই ৰাখিবলৈ আহান জনায়। ধেমাজি জিলাৰ মাছখোৱাৰ জোৰকটা সমন্বয় সংঘৰ প্ৰাংগণত আজি ৰাজ্যখনৰ অন্যতম ৰেডিঅ' শ্ৰোতা সংঘ অনাতাঁৰ মৰম আঁকলোৱা পৰিয়ালৰ 5ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি অনুষ্ঠানত আকাশবাণীৰ সৈতে জড়িত কেইবাগৰাকীও ব্যক্তি আৰু শ্ৰোতাক বঁটা প্ৰদান কৰা হয়। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ঘোষিকা কৰবী হাজৰিকা, ডিব্ৰুগড় কেন্দ্ৰৰ ঘোষিকা ৰীতা গগৈ বৰা, যোৰহাট কেন্দ্ৰৰ ঘোষক দিগন্ত বৰা আৰু তেজপুৰ কেন্দ্ৰৰ ঘোষক ত্ৰৈলোক্য বৰাক বিশেষ বঁটা প্ৰদান কৰে। ডিব্ৰুগড় কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত ঘোষক ৰূপজ্যোতি দুৱাৰাক অনুষ্ঠান প্ৰযোজনাৰ বঁটা আৰু যুৱ সাংবাদিক নিৰঞ্জন দাসক আন 2টা বঁটা প্ৰদান কৰা হয়। কণ্ঠশিল্পী সংগীতা বৰঠাকুৰক ছৈয়দ ছাদুল্লাহ সোঁৱৰণী বঁটা আৰু সুৰকাৰ গীতিকাৰ ৰাজেন গোহাঁইক জুবিন গাৰ্গ সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। বিশ্বনাথৰ শৰদুৱাৰা, ধেমাজিৰ মাছখোৱাৰ অজিত দিহিঙীয়া আৰু যোৰহাটৰ জাজিৰ দীনেশ শৰ্মালৈ অনুৰাগী শ্ৰোতা বন্ধু বঁটা আগবঢ়োৱা হয়।
আচলতে যিটো ভাল সংস্কৃতি সেইটো মানুহে চিৰজীৱন সদায়ে ভাল পাই থাকিব। গতিকে কেতিয়াবা হয়তো 2000 ধুমুহা আহে, কিন্তু সেই ধুমুহা আহিলেই যে আমাৰ সংস্কৃতি শেষ হৈ যাব সেইটো নহয়। কাৰণ আমি অতীজৰে পৰা দেখি আহিছো যে আহে মানুহৰ জীৱনলৈও ধুমুহা আহে, কিন্তু সেইখিনি পাৰ কৰি পেলাই আমি সদায় মানে নিজৰ সংস্কৃতিটো জীয়াই ৰাখিবলৈ চেষ্টা কৰি আছো আৰু জীয়াই আছেও জীয়াই চিরজীৱনলৈ জীয়াই থাকিব। সংস্কৃতি আমাৰ কেতিয়াও লোপ হৈ নাযায়। আৰু এনেধৰণৰ অনুষ্ঠানত দেখি পেলাই মই খুব সাংঘাতিক ধৰণে অভিভূত হৈ পৰিছো। আজিও যে অনাতাঁৰ মৰম পৰিয়াল, মানে শুনিবলৈ ভাল লাগে শব্দকেইটা। আৰু ইয়ালৈ অহাৰ আগেয়ে মই ভাবিব পৰা নাছিলো, মোৰ মনলৈ অহা নাছিলে যে এই আজিও গাঁও অঞ্চলত ৰেডিঅ'ৰ প্ৰতি মানুহৰ ইমান মৰম আছে।
শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মাজুলী জিলা কৃষি বিভাগৰ অধীনৰ কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থাৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে গড়মূৰৰ বংশীগোপাল নাট্য মন্দিৰত কৃষক মেলা অনুষ্ঠিত হৈছে। স্থানীয় বিধায়ক ভুৱন গামে আজি এই মেলা উদ্বোধন কৰে। মেলাৰ সৈতে সংগতি ৰাখি প্ৰকাশিত কৃষি সাৰণী শীৰ্ষক স্মৃতিগ্ৰন্থ জিলাখনৰ আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে উন্মোচন কৰে। এই উপলক্ষে আয়োজিত সভাত মাজুলী কৃষি খণ্ডৰ উত্তৰণ, কৃষি বিভাগৰ দ্বাৰা ৰূপায়িত বিভিন্ন আঁচনি আৰু কৃষকৰ উপাৰ্জন বৃদ্ধি কৰা সন্দৰ্ভত আলোচনা কৰা হয়। মেলাৰ সৈতে সংগতি ৰাখি কৃষি উদ্যান শস্যৰ প্ৰদৰ্শনী, বিভিন্ন বিভাগৰ দ্বাৰা উৎপাদিত উৎকৃষ্টমানৰ সামগ্ৰী প্ৰদৰ্শন, কাৰিকৰী বিষয় সম্পৰ্কীয় আলোচনা চক্ৰ, আধুনিক কৃষিযন্ত্ৰৰ প্ৰদৰ্শনী আদি অনুষ্ঠিত হৈছে। শিৱসাগৰ জিলাৰ বকতা, নঙলামৰা, গড়মূৰ ৰাজহুৱা খেলপথাৰত আজিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে সমন্বয় গ্ৰন্থ উৎসৱ অনুষ্ঠিত হৈছে। নাজিৰা মহাবিদ্যালয়ৰ প্ৰবক্তা তথা উদযাপন সমিতিৰ সভাপতি ডঃ জীৱন কলিতাই পতাকা উত্তোলন কৰি এই উৎসৱৰ উদ্বোধন কৰে। গ্ৰন্থ উৎসৱৰ সৈতে সংগতি ৰাখি শিক্ষাৰ্থীসকলৰ মাজত চিত্ৰাংকন, স্মৃতিশক্তি পৰীক্ষা, সাধু কোৱা, কবিতা আবৃত্তি, কুইজ, তৰ্ক, সত্ৰীয়া নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। অসমৰ বিলুপ্তপ্ৰায় খামায়াং, টাইফাকে আৰু চিংফু ভাষাৰ ডিজিটেল সংৰক্ষণৰ বাবে সদৌ অসম ছাত্ৰ সন্থা আৰু নন্দ তালুকদাৰৰ ফাউণ্ডেশ্যনে বিশেষ পদক্ষেপ লৈছে। আজি গুৱাহাটীত আয়োজিত এখন সংবাদমেলত ছাত্ৰ সংগঠনটোৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে তিনিওটা ভাষাত উপলভ্য তথ্যসমূহ অধ্যয়ন আৰু গৱেষণাৰ বাবে আজি ৰাজহুৱাকৈ মুকলি কৰি দিয়া হৈছে। ছাত্ৰ ছাত্ৰী, গৱেষক আৰু ইচ্ছুক ৰাইজে তিনিওটা ভাষাৰ সংৰক্ষিত তথ্যসমূহ ডিজিটেল মাধ্যমত বিচাৰিব পাৰিব। তেওঁ কয় যে 10,000তকৈও কম লোকে ব্যৱহাৰ কৰা আৰু ইউনেস্কোৱে বিপন্ন ভাষা হিচাপে তালিকাভুক্ত কৰা তিনিটা ভাষা সংৰক্ষণৰ বাবে বিশেষ পদক্ষেপ লোৱা হৈছিল। ধেমাজি জিলাৰ চিলাপথাৰৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত কাইলৈৰ পৰা ৰাষ্ট্ৰীয় সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। অসম ফুটবল সন্থাৰ আমন্ত্ৰণ মৰ্মে জিলাখনৰ দুটা স্থানৰ লগতে ঢকুৱাখনাত আয়োজিত হ'বলগীয়া এই প্ৰতিযোগিতাৰ বাবে আয়োজক সমিতিয়ে প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰিছে। দেশৰ শীৰ্ষ পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতাখনৰ 15খন গুৰুত্বপূৰ্ণ খেল চিলাপথাৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ'ব। কাইলৈ দিনৰ 1 বজাত অসম আৰু তামিলনাডুৰ মাজত প্ৰথমখন খেল অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থকাৰ কথা। শিৱসাগৰ ভলীবল ক্লাবৰ উদ্যোগত আৰু জিলা ক্ৰীড়া সন্থাৰ সহযোগত অহা 6 ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে সদৌ অসম আন্তঃজিলা পুৰুষ আৰু মহিলাৰ দিবানৈশ ভলীবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। শিৱসাগৰ নগৰ পিয়লি ফুকন ষ্টেডিয়ামৰ জননেতা প্ৰণৱজিৎ চলিহাৰ ক্ষেত্ৰত এই প্ৰতিযোগিতা আয়োজন কৰা হৈছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ 40টা দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। অহা 8 ফেব্ৰুৱাৰীৰ নিশা সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হ'ব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিছে। অসম ক্ৰিকেট সন্থাৰ সৌজন্যত আৰু মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ সহযোগিতাত জিলাখনৰ ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত চলি থকা 8ম অসম প্ৰিমিয়াৰ ক্লাব ক্ৰিকেট প্ৰতিযোগিতাত মৰিগাঁও জিলা মণ্ডলৰ আজি অনুষ্ঠিত 7মখন খেলত মৰিগাঁও উদয়ন সংঘই জয়লাভ কৰিছে। দলটোৱে ভোৰবন্ধা নৱজ্যোতি সংঘক 11 ৰাণত পৰাজিত কৰে। উদয়ন ক্লাবৰ আতিকুৰ ৰহমানক শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান প্ৰদান কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী প্ৰতাপৰাম যাদৱৰ চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰিদৰ্শন, অপ্ৰীতিকৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ উদ্দেশ্যে কোকৰাঝাৰ আৰু চিৰাং জিলাত ইণ্টাৰনেট সেৱা কৰ্তন, মাজুলীৰ বংশীগোপাল নাট্য মন্দিৰত আজিৰে পৰা দুদিনীয়াকৈ কৃষক মেলা আৰু ধেমাজি জিলাৰ চিলাপথাৰৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত কাইলৈৰ পৰা ৰাষ্ট্ৰীয় সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতা। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।